প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশী মুদ্ৰা সঞ্চয়ৰ বাবে জনোৱা আহান অনুসৰি অসম চৰকাৰে এলানি ব্যয় সংকোচনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি চিকিৎসাজনিত কাৰণৰ বাহিৰে অন্য কাৰণত পৰৱৰ্তী ছমাহৰ বাবে চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিদেশ ভ্ৰমণ নিষিদ্ধ কৰা হৈছে। চৰকাৰী আৰু ব্যক্তিগত দুয়োধৰণৰ বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত এই বাধা প্ৰযোজ্য হ'ব। মন্ত্ৰীসভাত কালি লোৱা সিদ্ধান্ত অনুসৰি ৰাজ্য চৰকাৰে অহা ছমাহলৈ কোনো যান বাহন ক্ৰয় নকৰে। ৰাজ্যপাল মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰী বিষয়াৰ কনভয়ৰ বাহনৰ সংখ্যাও ছমাহৰ বাবে হ্ৰাস কৰা হ'ব। একেদৰে বিগত বছৰৰ তুলনাত ৰাজ্য চৰকাৰে পেট্ৰল ডিজেলত হোৱা চৰকাৰী ব্যয় 20% হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। ৰাজ্য চৰকাৰে পৰৱৰ্তী ছমাহৰ বাবে কোনো বিদেশী সামগ্ৰীও ক্ৰয় নকৰে। অৱশ্যে ৰাজ্যৰ জনসাধাৰণৰ ক্ষেত্ৰত এই বাধা প্ৰযোজ্য নহ'ব। চৰকাৰে এই সময়ছোৱাত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰেহে আলোচনা চক্ৰ, কৰ্মশালা আদি অনুষ্ঠিত কৰিব। চৰকাৰী বিভাগ আৰু অনুষ্ঠানত ব্যৱহাৰৰ যান বাহন ভাড়ালৈ ল'বলগীয়া হলে কেৱল বৈদ্যুতিক বাহনহে ভাড়াত লোৱা হ'ব। ইয়াৰ উপৰি 15 বছৰৰ বেছি পুৰণি পেট্ৰল ডিজেল চালিত যান বাহন নিষিদ্ধ কৰাৰ প্ৰক্ৰিয়াও ত্বৰান্বিত কৰা হ'ব। দেশত 69 দিনৰ বাবে অপৰিশোধিত তেল আৰু 45 দিনৰ বাবে ৰন্ধন গেছ মজুত আছে বুলি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। ইন্ধন সৰবৰাহত এই পৰ্যন্ত কোনো সমস্যা হোৱা নাই বুলি উল্লেখ কৰি জনসাধাৰণক আতংকিত নহবলৈ তেওঁ আহান জনায়। পশ্চিম এছিয়াৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি ইন্ধনৰ নাটনিক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে শ্ৰীপুৰীয়ে কালি এই আহান জনায়। তেওঁ কয় যে দেশত ৰন্ধন গেছৰ উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইন্ধন আৰু অন্যান্য সামগ্ৰীৰ ব্যৱহাৰত সংযম ৰক্ষা কৰিবলৈ জনোৱা আহানক সতৰ্কতাবাণী হিচাপে গ্ৰহণ কৰিবলৈ তেওঁ জনসাধাৰণক পৰামৰ্শ দিয়ে।
No problem on the supply management side, no shortage of anywhere, and I'm going to conclude this by saying we have 60 days of crude, which is the maximum we need. We have 60 days of LNG and we have 45 days of LPG. So there's no problem on the supply side. Please see what the Honorable Prime Minister has actually said and let's not put a bizarre construct on it. What he says, the time has come for us to look at our lifestyle also and I totally endorse that. By the way, it's not that any lockdown is going to take place tomorrow.
কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় পথ আৰু আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত ৰাজ্যিক পথত অভাৰব্ৰিজ, আণ্ডাৰব্ৰিজ আৰু দলং নিৰ্মাণৰ বাবে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যলৈ কালি 569.64 কোটি টকাত আবণ্টন দিয়ে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে এই সন্দৰ্ভত সংশ্লিষ্ট ৰাজ্য আৰু অন্য পক্ষসমূহলৈ স্মাৰকলিপি জাৰি কৰিছে। এই স্মাৰকলিপি অনুসৰি অসমক সৰ্বাধিক 187.32 কোটি টকা আবণ্টন দিয়া হৈছে। অৰুণাচল প্ৰদেশৰ বাবে 164.90 কোটি, মণিপুৰৰ বাবে 44.61 কোটি, মেঘালয়ৰ বাবে 53.19 কোটি, মিজোৰামৰ বাবে 43.50 কোটি, নাগালেণ্ডৰ বাবে 34.92 কোটি, ছিকিমৰ বাবে 15.69 কোটি আৰু ত্ৰিপুৰাৰ বাবে 23.51 কোটি টকাত অনুমোদন দিয়া হৈছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে লগতে অসমলৈ 2026-27 বৰ্ষৰ বাবে সেতু বন্ধন প্ৰকল্পৰ অধীনত ৰাজ্যিক পথসমূহত দলং নিৰ্মাণৰ বাবে 33.94 কোটি টকাত আবণ্টন দিছে। দেশৰ সৰ্ববৃহৎ খুচুৰা দুগ্ধ উৎপাদন প্ৰতিষ্ঠান আমুল আৰু মাডাৰ ডেইৰীয়ে প্ৰতি লিটাৰ গাখীৰৰ মূল্য 2 টকাকৈ বৃদ্ধি কৰিছে। এই নতুন মূল্য আজিৰে পৰা প্ৰযোজ্য হৈছে। উৎপাদন মূল্য বৃদ্ধি হোৱাৰ বাবে গাখীৰৰ মূল্য বঢ়াবলগীয়া হৈছে বুলি প্ৰতিষ্ঠান দুটাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পন্নী ৰিণিকী ভূঞা শৰ্মাই ৰুজু কৰা গোচৰ সংক্ৰান্তত কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ পৱন খেৰা আজি পুনৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ হৈছে। অপৰাধ শাখাই কালি এই সংক্ৰান্তত খেৰাক সুদীৰ্ঘ সময় ধৰি জেৰা কৰিছিল। গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তৰ লগতে কেইবাগৰাকী আৰক্ষী বিষয়াই পৃথকে পৃথকে প্ৰায় 11 ঘণ্টা তেওঁক জেৰা কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে কালি অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হিমাচল প্ৰদেশৰ ধৰমশালাত হ'বলগীয়া এখন খেলত পঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছক 6 উইকেটত পৰাস্ত কৰে। এই জয়ৰ পাছত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে 16 পইণ্টেৰে গুজৰাটৰ সৈতে যুটীয়াভাৱে প্ৰতিযোগিতাৰ পইণ্ট তালিকাত শীৰ্ষস্থান দখল কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দুপৰীয়া 12:05 শুনিবলৈ পাব।